আদি পুস্তক 35 অধ্যায়। জাকুবে আশীর্বাদ লাভ কৰা। তাৰ পাছত ঈশ্বৰে জাকুবক ক'লে, উঠা, তুমি এতিয়া বৈতেললৈ গৈ তাত নিবাস কৰাগৈ, আৰু তুমি তোমাৰ ককাই এছৰ আগৰ পৰা পলাই যোৱা সময়ত যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদী নিৰ্মাণ কৰাগৈ। তেতিয়া জাকুবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক'লে, তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ দেৱী আছে সেইবোৰ দূৰ কৰা, আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা। তাৰ পাছত ব'লা, আমি বৈতেললৈ যাওঁ হওক, তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিম। যিজনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল। তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ দেৱী আছিল জাকুবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো জাকুবক দিলে। জাকুবে সেই সকলোকে লৈ শিখিম নগৰৰ ওচৰৰ এলা গছজোপাৰ তলতে পুতি থলে। পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয় সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে জাকুবৰ পুত্ৰসকলৰ পাছত খেদি নগ'ল। এইদৰে জাকুব আৰু তেওঁৰ লগত থকা আন সকলো কনান দেশৰ লুচ নগৰৰ অৰ্থাৎ বৈতেল গৈ পালে। তেওঁ তাত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈতেল ৰাখিলে, কিয়নো তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল। ইতিমধ্যে ৰেবেকা ধাত্ৰী দবুৰাৰ মৃত্যু হ'ল। তেওঁক বৈতেলৰ ওচৰত থকা এজোপা উক গছৰ তলত মৈদাম দিয়া হ'ল। সেইকাৰণে সেই ঠাইৰ নাম অলুন বাখুত হ'ল। পৰ্দন অৰামৰ পৰা জাকুব উভতি অহাৰ পাছত ঈশ্বৰে তেওঁক পুনৰাই দৰ্শন দি আশীৰ্বাদ কৰিলে। ঈশ্বৰে তেওঁক ক'লে, তোমাৰ নাম হৈছে জাকুব, কিন্তু তোমাক আৰু জাকুব বুলি মতা নহ'ব, তোমাৰ নাম হ'ব ইজৰাইল। এইদৰে ঈশ্বৰে তেওঁৰ নাম ইজৰাইল ৰাখিলে। ঈশ্বৰে তেওঁক আৰু ক'লে, ময়ে সৰ্বশক্তিমান ঈশ্বৰ, তুমি বহু বংশ হৈ বাঢ়ি বাঢ়ি যোৱা, তোমাৰ পৰা এক জাতি এনে কি জাতিসমূহৰ এক সমাজ গঠন হ'ব, তোমাৰ বংশত অনেক ৰজাসকলৰ জন্ম হ'ব, মই আব্ৰাহাম আৰু ইছহাকক দিয়া দেশ তোমাক আৰু তোমাৰ পাছত তোমাৰ ভাবি বংশকো দিম। ঈশ্বৰে তেওঁৰে সৈতে কথা বতৰা হোৱা ঠাইতে তেওঁক এৰি ওপৰলৈ উঠি গ'ল। জাকুবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা শিলৰ স্তম্ভৰ স্থাপন কৰিলে আৰু তাৰ ওপৰত পেয় নৈবেদ্য উৎসৰ্গ কৰিলে। তেওঁ তাৰ ওপৰত তেলো ঢালি দিলে। ঈশ্বৰে সৈতে কথা বতৰা হোৱা সেই ঠাইৰ নাম জাকুবে বৈতেল ৰাখিলে। ৰাহেলৰ মৃত্যু। তাৰ পাছত জাকুব আৰু তেওঁৰ লোকসকলে বৈতেলৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ইফ্ৰাত পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ বেদনা আৰম্ভ হ'ল আৰু তেওঁ বৰকৈ কষ্ট পাবলৈ ধৰিলে। প্ৰসৱৰ কালত তেওঁ বেদনা যেতিয়া ভীষণ বাঢ়ি গ'ল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক'লে, ভয় নকৰিবা, কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ'ব। কিন্তু ৰাহেলৰ মৃত্যু হ'ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিনউনি ৰাখিলে, কিন্তু তাৰ বাপেকে হ'লে তাৰ নাম বিন্যামিন ৰাখিলে। ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাত অৰ্থাৎ বৈতলেহেমলৈ যোৱাৰ বাটৰ ওচৰতে তেওঁক মৈদাম দিলে। জাকুবে তেওঁ মৈদামৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে। সেয়া আজিও ৰাহেলৰ মৈদামৰ চিহ্ন হিচাপে সেই ঠাইত আছে। তাৰ পাছত ইজৰাইলে তাৰ পৰা আকৌ যাত্ৰা কৰিলে। তেওঁ মেকডল এডৰ নামৰ ঠাইখন এৰি আগবাঢ়ি গৈ তেওঁ তম্বু তৰিলে। ইজৰাইলে সেই দেশত নিৰ্বাস কৰা সময়ত ৰুবেনে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগত শয়ন কৰিলে। সেই কথা ইজৰাইলৰ কাণত পৰিল। জাকোবৰ সন্তান। জাকোবৰ পুত্ৰ আছিল বাৰজন। লেয়াৰ গৰ্ভত জাকোবৰ জ্যেষ্ঠ পুত্ৰ ৰুবেনৰ জন্ম হৈছিল। তাৰ পাছত চিমিউন, লেবি, যিহুদা, ইছাখৰ আৰু জবুলুনৰ জন্ম হৈছিল। ৰাহেলৰ গৰ্ভত তেওঁ পুত্ৰ যোছেফ আৰু বিন্যামিন। ৰাহেলৰ দাসী বিলহাৰ গৰ্ভত তেওঁ পুত্ৰ দান আৰু নপ্তালি। লেয়াৰ দাসী জিলপাৰ গৰ্ভত তেওঁ পুত্ৰ গাদ আৰু আছেৰ। এই সকলেই হৈছে পৰ্দন অৰামত জন্মা জাকোবৰ পুত্ৰ। ইছাহাকৰ মৃত্যু। শেষত জাকোব কিৰিয়ত অব্ৰ অৰ্থাৎ হিবুন ওচৰ মম্মি নগৰত তেওঁৰ পিতৃ ইছাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইছাকে বাস কৰিছিল। ইছাক 180 বছৰ জীয়াই আছিল। ইছাকে এক পৰিপূৰ্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যুবৰণ কৰি তেওঁ পূৰ্বপুৰুষসকলৰ ওচৰলৈ গ'ল। তাতে তেওঁ পুত্ৰ এছৌ আৰু জাকোবে তেওঁক মৈদাম দিলে।